قيل يا نوح اهبط بسلام منا وبركات عليك وعلى أمم ممن معك وأمم سنمتعهم ثم يمسهم منا عذاب أليم.
কোৱাহল হে নূহ, আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তুমি নাৱৰ পৰা অৱতৰণ কৰা। এই শান্তি আৰু কল্যাণ দান কৰা হৈছে তোমাৰ প্ৰতি আৰু তোমাৰ লগত থকা জাতিসকলৰ প্ৰতি। আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে যিসকলক আমি কিছুকাল পাৰ্থিৱ জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু তাৰ পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব।